শংকৰ মাধৱৰ মহামিলন। 1444 সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপূৰ্ণ আছিল, কাৰণ শংকৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শংকৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্তধৰ্মী, পূজা পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পূৰ্বেই পিতৃবিয়োগৰ শোক পাহৰিব নোৱাৰোঁতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দুৰ্গা পূজাত গোসানীলৈ বুলি এযোৰ বগা পথা ছাগলী মনতে আগবঢ়ায়। যথাসময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে, কিন্তু ৰামদাসে ইতিমধ্যেই শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপন্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ'ল। আৰু এই বিতৰ্কৰ সমাধান কল্পে দুয়ো শংকৰদেৱৰ ওচৰলৈ গ'ল। যথাসময়ত শংকৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ'ল আৰু গুৰুজনে নিবৃত্তি, ভক্তিমাৰ্গ আৰু প্ৰবৃত্তিমাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ জিত নাই। সুদীৰ্ঘ 9 ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তিতৰ্ক চলাৰ পাছত শংকৰদেৱে ভাগৱতৰ 4ৰ্থ স্কন্ধৰ পৰা এটি সুন্দৰ শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে।